এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। কামাখ্যা ধামলৈ প্ৰস্তাৱিত কৰিডৰ নিৰ্মাণ সন্দৰ্ভত আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। জিলা আয়ুক্ত, চক্ৰ বিষয়া, কামাখ্যা মন্দিৰৰ দুগৰাকী দলৈ আৰু স্থানীয় ৰাইজৰ প্ৰতিনিধিক লৈ এই বৈঠক অনুষ্ঠিত হয়। বৈঠকত কামাখ্যা ধামৰ উন্নয়নৰ আৰু যাত্ৰীৰ সা সুবিধা বৃদ্ধি সন্দৰ্ভতো আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে সমাগত অম্বুবাচী মেলাৰ প্ৰস্তুতিও পৰ্যালোচনা কৰে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
আজি মূলত আমাৰ যিটো কামাখ্যা কৰিডৰৰ পৰিকল্পনা আমি বহুদিন আগৰ পৰা কৰি আছিলোঁ। ইয়াত বিভিন্ন ধৰণৰ স্থানীয় লোকসকলৰ কিছু সমস্যা আছিল, তেখেতসকলৰ দোকান ঘৰ ইত্যাদিলৈ কিছু সমস্যা আছিল। এই সমস্যাবিলাক সমাধানৰ একেবাৰে শেষ পৰ্যায়ত আহিছে। গতিকে মই আজি নিজে আহি ইয়াৰ স্থানীয় ৰাইজক লগ কৰিলোঁ। ইয়াৰ দলৈ সমাজৰ কাৰ্যালয়তে দলৈ সমাজৰ দুয়োগৰাকী দলৰ উপস্থিতিত আমাৰ আয়ুক্ত ডাঙৰীয়া, আমাৰ চাৰ্কুল অফিচাৰ ডিপাৰ্টমেণ্টৰ PWD বা ইয়াত যিসকলে কাম কৰিব কনচালটেণ্ট LND সকলোকে লৈ আমি কেনেকে হব কি হব আৰু ইয়াত যিসকলৰ কিছু ওজৰ আপত্তি যি আছিলে অহা সোমবাৰৰ পৰা এই ওজৰ আপত্তিখিনি লৈ কথা পতা হব আৰু অহা সপ্তাহটোৰ ভিতৰত কমপ্লিট এটা চলুচন হৈ যাব আৰু সকলোৱে এই কামাখ্যা কৰিডৰটো বা ইয়াত যি উন্নয়নৰ কথা বা আমি ৰাইজৰ বিশেষকে ইয়ালৈ অহা যাত্ৰীৰ সা সুবিধাৰ কাৰণে যিখিনি কৰিব বিচাৰিছো সকলোৱে সন্মতি জনাইছে আৰু সেইধৰণে আমি কামখিনি ভৱিষ্যতৰ দিনত আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছো।
উল্লেখযোগ্য যে শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। তেজপুৰৰ লিচুৰ উৎপাদন বৃদ্ধিৰ বাবে কৃষকসকলক উৎসাহিত কৰাৰ লগতে স্প্ৰেয়াৰ ক্ৰয়ৰ বাবে কৃষকসকললৈ 52 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদানৰ পৰিকল্পনা লোৱা হৈছে। আজি সাংসদ ৰঞ্জিত দত্তই তেজপুৰত দুদিনীয়াকৈ অনুষ্ঠিত লিচু উৎসৱত অংশ লৈ এই বিষয়ে প্ৰকাশ কৰে। অনুষ্ঠানত উপস্থিত থাকি তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই লিচুৰ উৎপাদন বৃদ্ধিৰ বাবে ঘৰে ঘৰে লিচু আঁচনি গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। ইয়াৰ অধীনত তেজপুৰৰ 10,000 পৰিয়ালৰ মাজত 20,000 উন্নত জাতৰ গছপুলি ৰোপণ কৰা হ'ব বুলিও তেওঁ কয়। উল্লেখযোগ্য যে তেজপুৰত আজিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক লিচু উৎসৱ অনুষ্ঠিত হৈছে। তেজপুৰৰ বিশ্ববিখ্যাত লিচুক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয় কৰিবলৈ আৰু নতুন প্ৰজন্মক লিচু খেতি কৰাৰ বাবে উৎসাহিত কৰিবলৈ এই উৎসৱৰ আয়োজন কৰা হৈছে। শোণিতপুৰ জিলা প্ৰশাসনে ভৌগোলিক স্বীকৃতি লাভ কৰা তেজপুৰৰ সুস্বাদু লিচু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ উপহাৰ হিচাপে প্ৰেৰণ কৰিছে। প্ৰধানমন্ত্ৰীলৈ জিলা প্ৰশাসনে প্ৰেৰণ কৰা এই বিশেষ উপহাৰে তেজপুৰৰ লিচুক ৰাষ্ট্ৰীয় পৰ্যায়ত অধিক জনপ্ৰিয় কৰাৰ লগতে ইয়াৰ লগত জড়িত কৃষকসকলক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। আজি উৎসৱ উপলক্ষে ডাক বিভাগৰ অসম চক্ৰৰ মুখ্য ডাকপালে প্ৰকাশ কৰা এটা স্মাৰক ডাক কোভাৰ আৰু ডঃ ভূপেন শইকীয়াৰ সম্পাদনাত প্ৰকাশিত এখন স্মৰণিকা উন্মোচন কৰা হয়। অনুষ্ঠানত 10 গৰাকী বচা বচা লিচু উৎপাদকক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ সৈতে মত বিনিময় কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামুকাম উপ আৰক্ষী চকীৰ অন্তৰ্গত ছজং অঞ্চলত আজি বিয়লি সংঘটিত এটা পথ দুৰ্ঘটনাত 2 যুৱক থিতাতে নিহত হয়। 3 আৰোহী কঢ়িয়াই অনা এখন তীব্ৰবেগী দুচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ডাম্পাৰত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। নিহত যুৱক দুজন চিন্তু চাংমা আৰু বিশাল চাংমা বুলি চিনাক্ত কৰা হৈছে। আনহাতে অভি মাৰাক নামৰ আনজন যুৱকক উন্নত চিকিৎসাৰ বাবে হোজাইলৈ প্ৰেৰণ কৰা হৈছে। চিৰাং জিলাৰ ঢালিগাঁৱৰ বঙাইগাঁও শোধনাগাৰে প্ৰতিষ্ঠানটোৰ সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত আজি চিৰাং আৰু কোকৰাঝাৰ জিলাৰ স্বাস্থ্যখণ্ডত সুবিধা হোৱাকৈ এম্বুলেন্সকে ধৰি বিভিন্ন সামগ্ৰীও প্ৰদান কৰে। তেওঁলোকে 4,60,00,000 মূল্যৰ সামগ্ৰী স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে প্ৰদান কৰে। এই উপলক্ষে বঙাইগাঁও শোধনাগাৰ সভাকক্ষত আয়োজিত অনুষ্ঠানত BTCৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে অংশ লৈ শোধনাগাৰৰ এই পদক্ষেপৰ শলাগ লয়। অনুষ্ঠানত বঙাইগাঁও শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক তথা মুৰববী নয়ন কুমাৰ বৰুৱা, কেইবাগৰাকী উচ্চ পদস্থ বিষয়া আৰু BTCৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাছাদ বসুমতাৰী উপস্থিত থাকে। তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা 2 লোকৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে তাৎক্ষণিকভাৱে আৰ্থিক সাহায্য প্ৰদান কৰিছে। অলপতে বনৰীয়া হাতীৰ আক্ৰমণত নিহত বগাজুলি কুমগুৰিৰ কৰ্টেং মুছাহাৰী আৰু আঙাৰকাটা শিমলিবাৰী গাঁৱৰ পাউলছ বসুমতাৰীৰ বাসগৃহত BTCৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰী আৰু বন বিভাগৰ এটা উচ্চস্তৰীয় দল উপস্থিত হৈ পৰিয়াল দুটাক সমবেদনা জ্ঞাপন কৰে। লগতে চৰকাৰী নিয়ম অনুসৰি 4,00,000 টকাকৈ এককালীন ক্ষতিপূৰণৰ চেক প্ৰদান কৰে। ইপিনে অঞ্চলটোত উপদ্ৰৱ চলাই থকা বনৰীয়া হাতীটোক কিদৰে বিভাগীয় প্ৰক্ৰিয়াৰে স্থানান্তৰ কৰিব পাৰি সেই সন্দৰ্ভত বন বিভাগৰ সৈতে উপাধ্যক্ষগৰাকী আলোচনাত মিলিত হয়।